নমস্কাৰ, মই হিমাংশু শেখৰ বৈশ্য। আপোনালোকে নিশ্চয় অৱগত, এইবাৰৰ বিধানসভা নিৰ্বাচনত মই NDA মিত্ৰজোঁটৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছোঁ। সেয়েহে 23 মাৰ্চ তাৰিখ সোমবাৰে মই মনোনয়ন দাখিল কৰিবলৈ ওলাইছোঁ। মনোনয়ন দাখিলৰ সময়ত মই আমাৰ পলাশবাৰী সমষ্টিৰ শ্ৰদ্ধাৰ ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতা কামনা কৰিছোঁ। সেয়েহে 23 মাৰ্চ তাৰিখে ৰাতিপুৱা 9 বজাত আমি ছয়গাঁও মিনি ষ্টেডিয়ামত একেলগে মিলিত হৈ চন্দিকা দেৱালয়ত আশীৰ্বাদ গ্ৰহণ কৰি RB হাইস্কুলৰ খেলপথাৰ সৰপৰালৈকে আমি ৰাওনা হ'ম। এই মনোনয়ন দাখিলৰ অনুষ্ঠানত উপস্থিত থাকি আপুনি যাতে মোক আশীৰ্বাদ প্ৰদান কৰে তাৰেই কামনা কৰিলোঁ। লগতে এই নিৰ্বাচনত আপোনালোকৰ সমৰ্থন আৰু সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ।